জিৰিমিয়া ১৯ অধ্যায় ভগা পাত্ৰৰ উপমা জিৰিমিয়াৰ দুখ ভোগ। জিহুৱাই এই কথা ক'লে, তুমি গৈ কুমাৰৰ এটা টেকেলি কিনা আৰু প্ৰজাসকলৰ জনচাৰেক ও পুৰোহিতসকলৰ জনচাৰেক বৃদ্ধ লোকসকল খোলাকটি পৰি থকা দুৱাৰৰ সোমোৱা ঠাই ওচৰত থকা হিন্নুমৰ পুতেকৰ উপত্যকালৈ ওলাই যোৱা আৰু মই তোমাক বাক্য কম, তাত এই বাক্য প্ৰচাৰ কৰিবা আৰু কবা, সেই যিহুদাৰ ৰজাসকল, সেই জেৰুচালেম নিবাসীসকল, জিহুৱাৰ বাক্য শুনা। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, চোৱা, মই ঠাইলৈ অমংগল ঘটাম, যেয়ে তাক শুনিব তাৰে নোম হিয়ৰি উঠিব। তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয়া ঠাই কৰিলে, আৰু তেওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকল আৰু যিহুদাৰ ৰজাসকলে নজনা ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে। তেওঁলোকে বালৰ উদ্দেশ্যে হোম বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে। ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ বা মোৰ মনত উদয়ো হোৱা নাছিল। এইকাৰণে জিহুৱাই কৈছে, চোৱা, যিদিনা এই ঠাইত তুফত বা হিন্নুমৰ পুতেকৰ উপত্যকা বুলি আৰু প্ৰখ্যাত হ'ব, এনেদিন আহিছে আৰু মই এই ঠাইত যিহুদাৰ আৰু জেৰুচালেমৰ মন্ত্ৰণা ব্যৰ্থ কৰিম আৰু শত্ৰুবোৰৰ আগত তৰোৱালৰ দ্বাৰাই আৰু তেওঁলোকৰ প্ৰাণ ল'বলৈ বিচাৰি ফুৰাবোৰৰ হাতৰ দ্বাৰাই তেওঁলোকক পতিত কৰোৱাম আৰু তেওঁলোকৰ হৰ আকাশৰ চৰাইবোৰক আৰু পৃথিৱীত ফুৰা জন্তুবোৰক খাবলৈ দিম। আৰু তেতিয়া মই এই নগৰ বিস্ময় মনাৰ আৰু ইছ ইছ কৰাৰ বিষয় কৰিম। যিকোনোৱে তাৰ ওচৰেদি যাব তেওঁ বিস্ময় মানিব আৰু তালৈ ঘটা আটাই মহামাৰী উৎপাত দেখি ইছ ইছ কৰিব। আৰু নগৰ অৱৰোধ কৰা সময়ত শত্ৰুবোৰৰ আৰু প্ৰাণ ল'বলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সংকটৰ কালত মই তেওঁলোকক নিজ নিজ পুঁজিৰ মাংস ভোজন কৰোৱাম আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব। পাছে তোমাৰ লগত যোৱা পুৰুষসকলৰ আগতে তুমি সেই টেকেলিটো ভাঙি পেলাবা আৰু তেওঁলোকক ক'বা, বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, কুমাৰৰ যি পাত্ৰ ভাঙিলে পুনৰাই বনাব নোৱাৰে, এনে পাত্ৰ ভঙাৰ দৰে মই এই জাতি আৰু এই নগৰ ভাঙি পেলাম। তাতে তুফতত পুতিবলৈ ঠাই নোহোৱালৈকে তেওঁলোকে তাত মৰাহ পুতি থাকিব। জিহুৱাই কৈছে, মই এই ঠাইলৈ আৰু ইয়াৰ নিবাসীসকললৈ এইদৰে কৰিম, এনেকি মই এই নগৰ তুফতৰ নিচিনা কৰিম। গতিকে জেৰুচালেমৰ আৰু যিহুদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনেকি যি ঘৰবোৰৰ ছালত তেওঁলোকে আকাশমণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্য ধূপ জ্বলায় আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তুফতৰ ঠাই নিচিনা হ'ব। পাছে জিহুৱাই জিৰিমিয়াক ভাৱবাণী প্ৰচাৰ কৰিবৰ অৰ্থে যি তুফতলৈ পঠাইছিল তাৰ পৰা তেওঁ আহি জিহুৱাৰ গৃহৰ চোতালত থিয় হৈ আটাই লোকসকলক ক'লে, ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত তাৰ বিৰুদ্ধে মই কোৱা সকলো অমংগল ঘটাম, কাৰণ মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি থৰ কৰিলে।